एया आकाशवाणी বাতৰি পঢ়িছো অৰুণিমা গোস্বামীয়ে আৰু মোৰ সৈতে আছে দিশা শৰ্মা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, ভাৰতীয় সংবিধানৰ 75 বছৰীয়া গৌৰৱময় যাত্ৰাক লৈ ৰাজ্যসভাত বিশেষ আলোচনা অনুষ্ঠিত হৈছে। 1971 চনৰ 16 ডিচেম্বৰত পাকিস্তানৰ বিৰুদ্ধে বাংলাদেশৰ মুক্তিযুদ্ধৰ সোঁৱৰণত আজি দেশখনত বিজয় দিৱস উদযাপন কৰা হৈছে। ভাৰত ভ্ৰমণৰত শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰা দিশানায়কে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব। অসমত ৰেচন কাৰ্ডৰ জৰিয়তে খাদ্য বিতৰণৰ নতুন আঁচনি 17খন জিলাত আৰম্ভ হৈছে আৰু ব্ৰিজবেন টেষ্টত অষ্ট্ৰেলিয়াৰ প্ৰথম ইনিংছৰ 445 ৰাণৰ প্ৰত্যুত্তৰত ভাৰত প্ৰাৰম্ভিক বিপৰ্যয়ৰ সন্মুখীন হৈছে। ৰাজ্যসভাত আজি প্ৰশ্নোত্তৰকাল আৰু শূন্যকাল স্থগিত ৰাখি ভাৰতীয় সংবিধানৰ 75 বছৰীয়া গৌৰৱময় যাত্ৰাক লৈ বিশেষ আলোচনা অনুষ্ঠিত হৈছে। আলোচনাৰ আৰম্ভণিতে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সংবিধান সভাৰ 15গৰাকী মহিলা সদস্যক বিশেষ স্বীকৃতি প্ৰদান কৰাৰ লগতে সংবিধান সভাৰ সকলো সদস্যলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ কয় যে এই পবিত্ৰ নথিত লিপিবদ্ধ চেতনাক পুনৰুজ্জীৱিত কৰি নতুন ভাৰত গঢ়ি তোলাৰ বাবে সংকল্পবদ্ধ হোৱাৰ সময় সমাগত। শ্ৰীমতী সীতাৰমণে কয় যে ভাৰতৰ অভিজ্ঞতাই দেশৰ সংবিধান শক্তিশালী হৈয়ে আছে বুলি প্ৰতীয়মান কৰে। সংসদত এই বিষয়টো লৈ আলোচনা অব্যাহত আছে। ইয়াৰ পূৰ্বে সংসদৰ নৱনিৰ্বাচিত সদস্য টিডিপিৰ মস্তানৰাও যাদৱ বিধা, সনা সতীশ বাবু আৰু টি এম চিৰ সাংসদ ঋতব্ৰত বেনাৰ্জীৰ সৈতে বিজেপিৰ ৰিয়াগা কৃষ্ণয়া, ৰেখা শৰ্মা আৰু সুজিত কুমাৰে শপত গ্ৰহণ কৰে। ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে দান কৰা কাগজ পত্ৰসমূহ কংগ্ৰেছ দলৰ প্ৰাক্তন সভানেত্ৰী ছোনিয়া গান্ধীয়ে 2008 চনত প্ৰধানমন্ত্ৰীৰ সংগ্ৰহালয় আৰু পুথিভঁৰালৰ পৰা লৈ যোৱা বুলি সংবাদ মাধ্যমত প্ৰকাশ পোৱা বাতৰিৰ পাছতে আজি বিজেপিয়ে কংগ্ৰেছ দলক কঠোৰভাৱে সমালোচনা কৰে। প্ৰধানমন্ত্ৰীৰ সংগ্ৰহালয় আৰু পুথিভঁৰালৰ সদস্য আৰু ইতিহাসবিদ ৰিজোৱান কাদ্ৰীয়ে শেহতীয়াকৈ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীলৈ পত্ৰ প্ৰেৰণ কৰি কাগজ পত্ৰসমূহ ঘূৰাই দিবলৈ অনুৰোধ জনাইছিল। সংসদ ভৱনৰ বাহিৰত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত বিজেপিৰ মুখপাত্ৰ সম্বিত পাত্ৰই কয় যে প্ৰাক্তন প্ৰধানমন্ত্ৰী নেহৰুৱে এডুইনা মাউণ্টবেটেন, জয়প্ৰকাশ নাৰায়ণকে ধৰি কেইবাগৰাকী ব্যক্তিলৈ লিখা 51 কাৰ্টন চিঠি ছোনিয়া গান্ধীয়ে ইউ পি এৰ অধ্যক্ষ হৈ থকাৰ সময়তে উভতাই লৈ গৈছিল। তেওঁ লগতে 2010 চনত সকলো নথি পত্ৰ ডিজিটেলাইজ কৰা হ'ব বুলি সিদ্ধান্ত লোৱাৰ পাছত ছোনিয়া গান্ধীয়ে কিয় খৰখেদাকৈ চিঠিসমূহ উভতাই নিলে বুলি প্ৰশ্ন উত্থাপন কৰে। ইফালে কংগ্ৰেছে বিজেপিক প্ৰত্যুত্তৰ দি কয় যে শাসকীয় দলটোৱে এটা আগশাৰীৰ ব্যৱসায়িক গোটৰ বিৰুদ্ধে উৎকোচৰ অভিযোগৰ সৈতে জড়িত বিষয়টোৰ পৰা ফালৰি কটাৰ চেষ্টা কৰিছে। সংসদৰ বাহিৰত সংবাদ মাধ্যমৰ আগত দলৰ সাংসদ ইমৰাণ মাছুদে এই বিষয়টোৰ পৰা অন্য দিশলৈ ঠেলি দিয়াটো বিজেপিৰ ৰাজনৈতিক অভিসন্ধি বুলিও মন্তব্য কৰে। 1971 চনত ভাৰতীয় সেনাবাহিনীৰ সহযোগত পাকিস্তানৰ বিৰুদ্ধে চলোৱা মুক্তিযুদ্ধত বিজয় সাব্যস্ত কৰা আজি 16 ডিচেম্বৰৰ দিনটো বাংলাদেশত বিজয় দিৱস হিচাপে উদযাপন কৰা হৈছে। এই উপলক্ষে দেশখনৰ ৰাজধানী ঢাকাত থকা ৰাষ্ট্ৰীয় সংগ্ৰহালয়ত আয়োজিত অনুষ্ঠানত দেশখনৰ ৰাষ্ট্ৰপতি মহম্মদ চাহাবুদ্দিনে শ্বহীদ মুক্তিযোদ্ধাসকলৰ সমাধিত শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰে। দেশখনৰ 53সংখ্যক বিজয় দিৱসৰ আজিৰ কাৰ্যসূচীত সেই দেশ ভ্ৰমণলৈ অহা তিমোৰৰ ৰাষ্ট্ৰপতি লেষ্টে জো ৰামোজ হৰ্টায়ো অংশগ্ৰহণ কৰে আৰু মহান মুক্তিযোদ্ধাসকলৰ সমাধিত পুষ্পস্তৱক তৰ্পণ কৰে। বাংলাদেশস্থিত ভাৰতীয় উচ্চায়ুক্ত প্ৰণয় কুমাৰ বাৰ্মাই বিজয় দিৱস উপলক্ষে বাংলাদেশৰ জনসাধাৰণক শুভেচ্ছা জনাইছে। এটা শুভেচ্ছাবাণীত উচ্চায়ুক্তগৰাকীয়ে মহান বিজয় দিৱসে ভাৰত আৰু বাংলাদেশৰ মাজৰ শক্তিশালী মিত্ৰতাৰ বান্ধোনক সোঁৱৰাই দিয়ে বুলি উল্লেখ কৰে আৰু দেশখনৰ স্বাধীনতা লাভৰ সংগ্ৰামত আত্মবলিদান দিয়া ভাৰতীয় সৈনিকসকলৰ অৱদান কোনোগুণে কম নহয় বুলি মন্তব্য কৰে। উল্লেখযোগ্য যে 1971 চনৰ 16 ডিচেম্বৰৰ দিনা ঢাকাস্থিত পাকিস্তানী সেনাবাহিনীৰ প্ৰধান জেনেৰেল এ এ কে নিয়াজীয়ে প্ৰায় 90,000 সেনাৰে সৈতে ভাৰতীয় আৰু বাংলাদেশ মুক্তি বাহিনীৰ প্ৰধান জেনেৰেল জগদীপ সিং আৰোৰাৰ ওচৰত আত্মসমৰ্পণ কৰিছিল। ইপিনে বাংলাদেশৰ বিজয় দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও আজি দেশখনৰ স্বাধীনতাৰ হকে যুঁজি প্ৰাণ আহুতি দিয়া ভাৰতীয় সৈনিকসকলৰ স্মৃতিত গভীৰ শ্ৰদ্ধা তৰ্পণ কৰিছে। এটা বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে এই মহান সৈনিকসকলৰ আত্মবলিদান দেশৰ বুৰঞ্জীত সোণালী আখৰেৰে লিখা হৈছে বুলি উল্লেখ কৰে আৰু তেওঁলোকৰ মহান ত্যাগে পৰৱৰ্তী প্ৰজন্মক সদায় উৎসাহিত কৰি যাব বুলি মন্তব্য কৰে। বাংলাদেশৰ তত্বাৱধায়ক চৰকাৰৰ মুৰববী ডঃ মহম্মদ ইউনুছে অহা বছৰৰ শেষভাগ অথবা 2026ৰ প্ৰথম ভাগত দেশখনত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰাৰ সম্ভাৱনা ব্যক্ত কৰিছে। বাংলাদেশৰ বিজয় দিৱস উপলক্ষে টেলিভিছনক দিয়া এটা সাক্ষাৎকাৰত ডঃ ইউনুছে কয় যে নিৰ্বাচনী সংস্কাৰ আয়োগ আৰু সংবিধান সংস্কাৰ আয়োগৰ পৰামৰ্শৰ আধাৰত নিৰ্বাচনী বিধিৰ সংশোধন ঘটোৱা হ'ব আৰু তাৰ পাছতহে দেশখনত পৰৱৰ্তী সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰিব পৰা যাব। উল্লেখযোগ্য যে বাংলাদেশৰ অন্যতম প্ৰধান ৰাজনৈতিক দল বাংলাদেশ নেচনেলিষ্ট পাৰ্টী চমুকৈ বি এন পিয়ে দেশখনত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ যোৱা 3 মাহ ধৰি তত্বাৱধায়ক চৰকাৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰি আহিছে।
ধন্যবাদ অরুণিমা। প্রধানমন্ত্রী নরেন্দ্র মোদী আর ভারত ভ্রমণরত শ্রীলঙ্কার রাষ্ট্রপতি অনুরাগ কুমারা দিশানায়কে আজি নতুন দিল্লীত দ্বিপাক্ষিক আলোচনাত মিলিত হব। দুয়োগৰাকী নেতার আলোচনাত ঘাইকৈ বিষয়সমূহে স্থান লাভ করব। ইয়ার পূর্বে আজি পুৱা রাষ্ট্রপতি ভবনের বাকৰিত রাষ্ট্রপতি শ্রীমতী দ্রৌপদী মুর্মু আর প্রধানমন্ত্রী নরেন্দ্র মোদীয়ে শ্রীলঙ্কার অভ্যাগত রাষ্ট্রপতিগৰাকীক আনুষ্ঠানিকভাবে সম্বর্ধনা জনায়। তিনিদিনীয়া ভ্রমণসূচীৰে কালি ভারতলৈ অহা রাষ্ট্রপতিগৰাকীয়ে আজি সন্ধিয়া রাষ্ট্রপতি শ্রীমতী দ্রৌপদী মুর্মু আর উপরাষ্ট্রপতি জগদীপ ধনখড়ক সাক্ষাৎ করার কথা। বিহারের বুদ্ধগয়ায়ও ভ্রমণ করব। রাষ্ট্রপতি হিসাবে দায়িত্বভার গ্রহণ করার পাছত শ্রী দিশানায়কর এইটোৱেই প্রথম ভারত ভ্রমণ। বৈদেশিক পরিক্রমা মন্ত্রালয়ে প্রকাশ করা মতে এই ভ্রমণে বহুপাক্ষিক আর পারস্পরিক সহযোগিতা বৃদ্ধি করব বলে আশা করা হয়েছে। শ্রী দিশানায়কে নতুন দিল্লীত ভারত আর শ্রীলঙ্কার মাজত বাণিজ্য আর ব্যবসায়িক সংযোগ শক্তিশালী করার বাবে এটা ব্যবসায়িক অনুষ্ঠানতো অংশ লব। উল্লেখযোগ্য যে ভারত আর শ্রীলঙ্কার মাজত পারস্পরিক বাণিজ্য 2023-24 বর্ষত 5.5 বিলিয়ন ডলারলৈ বৃদ্ধি পাইছে। শ্রীলঙ্কা ভারত মহাসাগরীয় অঞ্চলত ভারতের নিকটতম সামুদ্রিক প্রতিবেশী হওয়ার সূত্রে প্রধানমন্ত্রী নরেন্দ্র মোদীর প্রতিবেশী প্রথম নীতি আর সাগর শীর্ষক দৃষ্টিভঙ্গীত দেশখনে অগ্রাধিকার লাভ করে আহিছে। রাজ্যের দরিদ্র জনসাধারণের গ্রহণ করা অরুণোদয় আঁচনির পরিবর্তন সাধন করা হব বলে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মায় গুয়াহাটীত অনুষ্ঠিত এটা অনুষ্ঠানত জানিবলৈ দিছে। মুখ্যমন্ত্রীগৰাকীয়ে কয় যে অসম মন্ত্রিসভার সিদ্ধান্ত অনুসৰি এই নতুন রেশন কার্ড বিতরণের আনুষ্ঠানিক কার্যসূচীর প্রথম পর্যায়ত প্রায় 7 লাখতক অধিক নতুন হিতাধিকারী খাদ্য সুরক্ষা আইনের অধীনত রেশন কার্ডের সুবিধা লাভ করব। আনহাতে ডিসেম্বর মাহর ভিতরতে নতুনক রেশন কার্ড লাভ করা পরিয়ালসমূহর প্রতিগী সদস্যই 5 কিলোগ্রামক বিনামূলীয় চাউল লাভ করব বলে উল্লেখ করে। উল্লেখযোগ্য যে নতুন রেশন কার্ড বিতরণের প্রথম পর্যায়ত কামরূপ মহানগর, বজালি, বিশ্বনাথ, চৰাইদেউ, ডিব্রুগড়, গোলাঘাট, হাইলাকান্দি, হুজাই, লক্ষিমপুর, মাজুলি, নলবাৰী, শিবসাগর, শোণিতপুর, দক্ষিণ শালমৰা, শ্রীভূমি, তিনিচুকীয়া, পশ্চিম কার্বিআংলং জিলাকো সামৰি লোৱা হৈছে। নেপালৰ সেনাবাহিনীৰ মুৰব্বী জেনেৰেল অশোক ৰাজ সিগদেলে ভাৰত ভ্ৰমণৰ আনুষ্ঠানিক সামৰণি মাৰি কাঠমাণ্ডুলৈ উভতি গৈছে। যোৱা বৃহস্পতিবাৰে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে জেনেৰেল সিগদেলক ভাৰতীয় সেনাৰ সন্মানীয় জেনেৰেলৰ পদবী প্ৰদান কৰে। ভাৰত ভ্ৰমণৰ সময়ত সিগদেলে ডেৰাডুনৰ ভাৰতীয় সামৰিক একাডেমীত অফিচাৰ কেডেটৰ দীক্ষান্ত পেৰেডত পৰ্যবেক্ষণকাৰী বিষয়া হিচাপে অংশগ্ৰহণ কৰে। একাডেমীত প্ৰশিক্ষণ লৈ থকা 35 জন বিদেশী বিষয়া কেডেটৰ ভিতৰত নেপালৰ সেনাবাহিনীৰ বিষয়া কেডেট প্ৰবীণ পাণ্ডেক শ্ৰেষ্ঠ বিদেশী বিষয়া কেডেট বঁটা প্ৰদান কৰা হয়। নেপালৰ সেনাবয়ৰ মুৰব্বী সিগদেলে নতুনকৈ সেনাবাহিনীৰ প্ৰশিক্ষণ সম্পূৰ্ণ কৰা বিষয়া আৰু তেওঁলোকৰ গৌৰৱান্বিত অভিভাৱকসকলক অভিনন্দন জনোৱাৰ লগতে তেওঁলোকক সেনাবাহিনীৰ সৰ্বোচ্চ পৰম্পৰা আৰু নীতিসমূহ ৰক্ষা কৰি দৃষ্টান্ত সৃষ্টিকাৰী নেতা হোৱাৰ প্ৰয়াস চলাবলৈ আহ্বান জনায়। জেনেৰেল অশোকে ভাৰতীয় সামৰিক একাডেমীৰ যুদ্ধ স্মাৰকত বীৰ সেনানীসকলৰ প্ৰতি শ্ৰদ্ধা জনাই মাল্যাৰ্পণ কৰে। ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত ব্ৰিছবেনত চলি থকা তৃতীয় টেষ্টৰ আজি তৃতীয় দিনা ভাৰতে অষ্ট্ৰেলিয়াৰ প্ৰথম ইনিংছৰ 445 ৰাণৰ বিশাল লক্ষ্য অনুসৰণ কৰি প্ৰাৰম্ভিক বিপৰ্যয়ৰ সন্মুখীন হৈছে। আজি চাহ বিৰতিৰ পাছত বৰষুণৰ বাবে খেল স্থগিত ৰাখিবলগীয়া হোৱা অৱস্থাত ভাৰতে প্ৰথম ইনিংছত 4 উইকেটৰ বিনিময়ত 51 ৰাণ সংগ্ৰহ কৰিছিল। কে এল ৰাহুলে 33 ৰাণ আৰু অধিনায়ক ৰোহিত শৰ্মাই কোনোধৰণৰ ৰাণ নকৰাকৈ বেট ধৰি আছিল। যশস্বী জয়সৱালে 4, শুভমন গিলে 1, বিৰাট কোহলিয়ে 3 আৰু ঋষভ পণ্টে 9 ৰাণ কৰি আউট হয়। ইয়াৰ আগতে কালি সংগ্ৰহ কৰা 405 ৰাণৰ পৰা খেলিবলৈ লৈ অষ্ট্ৰেলিয়াই আৰু 40 ৰাণ যোগ দিয়াৰ পাছত বাকী 3টা উইকেটৰো পতন ঘটে। ভাৰতৰ হৈ জেকপ্ৰীত বুমৰাই 76 ৰাণত 6টা উইকেট দখল কৰে। খেলখনৰ আৰু 2টা দিন বাকী থকা অৱস্থাত ভাৰত অষ্ট্ৰেলিয়াতকৈ প্ৰথম ইনিংছত 394 ৰাণত পিছ পৰি আছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। ভাৰতীয় সংবিধানৰ 75 বছৰীয়া গৌৰৱময় যাত্ৰাক লৈ ৰাজ্যসভাত বিশেষ আলোচনা অনুষ্ঠিত হৈছে। 1971 চনৰ 16 ডিচেম্বৰত পাকিস্তানৰ বিৰুদ্ধে বাংলাদেশৰ মুক্তিযুদ্ধৰ সোঁৱৰণত আজি দেশখনত বিজয় দিৱস পালন কৰা হৈছে। ভাৰত ভ্ৰমণৰত শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰাগ কুমাৰা দিশানায়কে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব। অসমত ৰেচন কাৰ্ডৰ জৰিয়তে খাদ্য বিতৰণৰ নতুন আঁচনি 17খন জিলাত আৰম্ভ হৈছে আৰু ব্ৰিছবেন টেষ্টত অষ্ট্ৰেলিয়াৰ প্ৰথম ইনিংছৰ 445 ৰাণৰ প্ৰত্যুত্তৰত ভাৰত প্ৰাৰম্ভিক বিপৰ্যয়ৰ সন্মুখীন হৈছে। এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।